ارجعوا إلى أبيكم فقولوا يا أبانا إن ابنك سرق وما شهدنا إلا بما علمنا وما كنا للغيب حافظين.
গতিকে তোমালোকে তোমালোকৰ পিতৃৰ ওচৰলৈ ঘূৰি যোৱা আৰু কোৱাগৈ, হে আমাৰ পিতৃ, আপোনাৰ পুত্ৰই চুৰ কৰিছে আৰু আমি যি জানো তাৰেই প্ৰত্যক্ষ বিৱৰণ দিলোঁ আৰু আমি গাইবী বিষয় সম্পৰ্কে অৱগত নহয়।